আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই। ৰাজ্যৰ পাঁচটা লোকসভা সমষ্টিৰ লোকসভা নিৰ্বাচনৰ বাবে আজি পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অব্যাহত আছে। শেহতীয়া তথ্য অনুসৰি বিয়লি 3 বজা পৰ্যন্ত 60.7% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত ভোটদাতাসকলে উৎসাহ উদ্দীপনাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ভোটদাতাৰ সংখ্যা হৈছে 86,47,869। ইয়াৰে 42,82,887 পুৰুষ হোৱাৰ বিপৰীতে 43,64,859 মহিলা, তদুপৰি 123 তৃতীয় লিংগৰ ভোটদাতা। পাঁচটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা 35 প্ৰাৰ্থীৰ ভিতৰত 4 মহিলা প্ৰাৰ্থী। ইয়াৰ ভিতৰত 3 কাজিৰঙা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে আন এগৰাকীয়ে শোণিতপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। বিয়লি 3:30 বজালৈ শোণিতপুৰ সমষ্টিত 60.29%, কাজিৰঙা সমষ্টিত 58.33%, লখিমপুৰ সমষ্টিৰ 55.75%, যোৰহাট সমষ্টিত 65% ভোটদান সম্পূৰ্ণ হোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কামাখ্যা প্ৰসাদ তাছা, ৰঞ্জিত দত্ত, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈকে ধৰি কেইবাগৰাকীও আগশাৰীৰ নেতাৰ আজি ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'ব। শোণিতপুৰ সমষ্টিৰ পৰা 8, ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা 3, কাজিৰঙাৰ পৰা 11, লখিমপুৰৰ 9 আৰু যোৰহাট সমষ্টিৰ 4 ধৰি 35 প্ৰাৰ্থীয়ে আজি প্ৰতিদ্বন্দ্বিতা কৰিছে। যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ, ডিব্ৰুগড় সমষ্টিৰ সৰ্বানন্দ সোণোৱাল, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈকে ধৰি কেইবাগৰাকীও আগশাৰীৰ নেতাই আজি পুৱাৰ ভাগত নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰত ভোটদান কৰে। এইবেলি ৰাজ্যত পুৰণি ভোটদাতাসকলৰ সমান্তৰালকৈ নতুন ভোটদাতাৰো ব্যাপক অংশগ্ৰহণ পৰিলক্ষিত হৈছে। পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত শাৰী পাতি ভোটদাতাসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। জ্যেষ্ঠ নাগৰিকসকলেও বিপুল উৎসাহেৰে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিকে শাৰীৰিক অসুস্থতা সত্বেও নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। তদুপৰি বিশেষভাৱে সক্ষম নাগৰিকসকলকো ব্যাপক উৎসাহেৰে ভোটদান কৰা দেখিবলৈ পোৱা গৈছে। কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত গোলাঘাট জিলাৰ বোকাখাট বিধানসভা সমষ্টিৰ 136 কলাখোৱা LP স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰটো বিশেষভাৱে সক্ষম লোকে পৰিচালনা কৰিছে। 926 ভোটাৰ থকা এই বিশেষ কেন্দ্ৰটোত ভোটদাতাসকলে ব্যাপক হাৰত ভোটদান কৰা পৰিলক্ষিত হৈছে। আনহাতে চৰাইদেউ নিৰ্বাচনী জিলাৰ অধীনৰ 4 ভোটগ্ৰহণ কেন্দ্ৰ কেৱল মহিলাই পৰিচালনা কৰিছে। মহিলা বিষয়াসকলে পৰিচালনা কৰা ভোটগ্ৰহণ কেন্দ্ৰকেইটাত পুৱাৰে পৰা ভোটদাতাৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়। এই আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰকেইটাত গৰ্ভৱতী মহিলা, বয়োজ্যেষ্ঠ আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অতি স্পৰ্শকাতৰ হিচাপে চিহ্নিত ভোটকেন্দ্ৰসমূহত অৰ্ধসামৰিক বাহিনীৰ জোৱানক সুৰক্ষাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। তদুপৰি 5,500ৰো অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। সীমান্ত অঞ্চলৰ সুৰক্ষাৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰি ৰাজ্যৰ আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহ চীল কৰি দিয়া হৈছে। ৰাজ্যত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত নিৰ্বাচনৰ বাবে ব্যাপক ৰূপত প্ৰচাৰ অব্যাহত আছে। আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত এখন জনসভাত বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায়। একেদিনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ওদালগুৰি জিলাৰ টংলা আৰু নগাঁৱৰ ভূটাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁৱৰ ভূটাইগাঁৱত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ প্ৰচাৰ চলায়। নগাঁও চহৰৰ সমীপৱৰ্তী ফুটাইগাঁৱৰ খেলপথাৰত আয়োজিত এখন জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি প্ৰাৰ্থীগৰাকীক ভোট দিবলৈ যোৰহাটৰ পৰা আহান জনায়। বড়ো, কাৰ্বি, আদিবাসী, ডিমাচা আৰু আলফাৰ লগত শান্তি চুক্তি সম্পন্ন কৰাৰ পাছত অসমলৈ শান্তি ঘূৰি আহিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অসমত কেৱল উন্নয়ন আৰু বিকাশৰ বাতাবৰণ গঢ়ি উঠা বুলি উল্লেখ কৰি ডঃ শৰ্মাই বিজেপি চৰকাৰৰ বিভিন্ন সফলতাৰ বিষয়ে উনুকিয়ায়। দৰং ওদালগুৰি লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈও মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলায়। আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কাইলৈ নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত লোকনিৰ্ণয় 2024 শীৰ্ষক অনুষ্ঠানত লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হ'ব। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব সাংবাদিক গৌতম শৰ্মা আৰু জিতেন্দ্ৰ কুমাৰ চৌধুৰী। অনুষ্ঠানৰ আগ ধৰিব মানসপ্ৰতিম শৰ্মাই। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।